এয়া আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন আৰু শ্ৰীৰাঙত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃ ক্লাব এথলেটিকছ মিট 2024 আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামটো এটা IED লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই IDটো দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহসমূহত নামাজ পঢ়া হয়। দক্ষিণ হাৰবৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে ইছলাম ধৰ্মী লোকসকলক শুভেচ্ছা জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণগিৰিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা মুস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গুৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নকল সোণৰ অবৈধ বেহা চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন এজন অভিযুক্তক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী অভিযান অব্যাহত ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাৰ সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাদ ব্ৰহ্মই এইদৰে কয়।
ছাব্বিশ তাৰিখে আমাৰ সন্ধিয়া অনুমান সাতটামান বজাত খবৰ আহিছিলে, ইয়াত মানে ৰিটেন এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ দৰা নিৰ্দয়জনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি ডি চি পি ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ এছ আই সনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম, যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ। আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকক চাৰিজনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বৃক্ষ সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 468,000 অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ হালঝৰা শান্তি সমিতিৰ খেলপথাৰত আজি 21 সংখ্যক আন্তঃ ক্লাব এথলেটিকছ মিট 2026 অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ কাইলৈ অন্ত পৰিব। আজি চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। তৰুণ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি প্ৰতিযোগিতাৰ মনোভাৱ জগাই তোলাৰ লগতে সকলো পৰ্যায়ৰ খেলুৱৈক আগবঢ়াই নিয়াটোৱে এই প্ৰতিযোগিতাৰ উদ্দেশ্য বুলি সন্থাৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰিছে। দৌৰ, লং জাম্প, হাই জাম্প, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ, শ্বটপুট আদি খেলসমূহ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে। অসম এথলেটিকছ সন্থাৰ পৰ্যবেক্ষক প্ৰতিনিধি নিমন ব্ৰহ্ম, বড়োলেণ্ড ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, বিজনী জিলা ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদক এই প্ৰতিযোগিতাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান আৰু তেলেংগানাৰ পৰা পঞ্চায়তৰ বিষয়ববীয়া নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যমীসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলো উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন। আৰু চিৰাঙত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃ ক্লাব এথলেটিকছ মিট 2026 আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।